والذين آمنوا وعملوا الصالحات سندخلهم جنات تجري من تحتها الأنهار خالدين فيها أبدا لهم فيها أزواج مطهرة وندخلهم ظلا ظليلا
আর যিসকলে ইমান আনিছে আৰু নেক আমল কৰিছে অতি শীঘ্ৰে আমি তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম যাৰ তলত নিজৰাসমূহ প্ৰবাহিত তাত তেওঁলোক চিৰস্থায়ী হ'ব লগতে তাত থাকিব তেওঁলোকৰ বাবে পবিত্ৰ স্ত্ৰী আৰু তেওঁলোকক আমি বিস্তৃত ঘন ছাদ আশ্ৰয় প্ৰদান কৰিম।